এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে বিজেপিৰ অসম প্ৰদেশৰ সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়াৰ দায়িত্বভাৰ গ্ৰহণ, গণৰাজ্য দিৱস উপলক্ষে প্ৰতিটো প্ৰান্ততে স্বচ্ছতা অভিযান আৰম্ভ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ, ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ, গোলাঘাটত আয়োজিত শিল্পী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত সংগীত শিল্পী ডঃ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক শিল্পী বঁটা প্ৰদান, জুনবিল মেলাৰ দ্বিতীয় দিনা বিনিময় প্ৰথা সম্পন্ন আৰু ৰেলৱেৰ বিৰুদ্ধে খেলিবলগীয়া ৰঞ্জী ট্ৰফীৰ চাৰিদিনীয়া মেচখনৰ বাবে ডেনিছ দাসৰ নেতৃত্বত অসম দল ঘোষণা। অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্তী সভাপতি হিচাপে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শইকীয়াক নিৰ্বাচিত কৰা হৈছে। কেন্দ্ৰীয় নিৰ্বাচনী পৰ্যবেক্ষক গজেন্দ্ৰ সিং শেখাৱতে আজি দলৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত সভাপতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ বিদায়ী ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি দলীয় নেতৃবৰ্গই অভিনন্দন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ 39খন সমজিলাতো এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰাৰ বাবে নিৰ্দেশ দিয়ে। জিলাভিত্তিত আয়োজিত কাৰ্যসূচীৰ দৰে যাতে সমজিলাকেইখনত গণৰাজ্য দিৱসত আৰক্ষীৰ পেৰেড অনুষ্ঠিত হয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি মোকলাই দিবলৈ সাধাৰণ প্ৰশাসন বিভাগক নিৰ্দেশ দিয়া হয়। সমাগত গণৰাজ্য দিৱস উপলক্ষে সকলো প্ৰান্ততে স্বচ্ছতা অভিযান আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়ে। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত 25 জানুৱাৰীৰ আবেলি গুৱাহাটী আৰু ডিব্ৰুগড়ত অসম আৰক্ষীয়ে ৰোড পাষ্ট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে অন্যান্য জিলা সদৰসমূহতো এনে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহান জনায়। এইবেলি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ত্ৰিৰংগ পতাকা উত্তোলন কৰিব। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব। আজি শিল্পী দিৱস। পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 75 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। 1951 চনৰ 17 জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকীও শিল্পীক বিভিন্ন বঁটা প্ৰদান কৰা হয়। আহক আমি এই সন্দৰ্ভত সবিশেষ জানিবলৈ পোনে পোনে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ সৈতে সংযুক্ত হওঁ। হিৰণ্য,
হয়, আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন কৰা হয় আৰু এই শিল্পী দিৱস গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ বাকৰিত আয়োজন কৰা হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পীক ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হয় আৰু জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত জ্যোতি সংগীত পৰিৱেশন কৰি ৰূপকোঁৱৰক সশ্ৰদ্ধ প্ৰণিপাত জনোৱা হয় আৰু প্ৰথমতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা, বিধায়ক বিশ্বজিৎ ফুকনকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে চলচ্চিত্ৰ ইতিহাসবিদ তথা পৰিচালক পাৰ্থজিৎ বৰুৱা। বিশেষভাৱে আচলতে 2025 বৰ্ষৰ বাবে ডঃ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক 2025 বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰাৰ লগতে 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰে বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনক। ঠিক তেনেদৰে 2024 বৰ্ষৰ সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰদান কৰে বিশিষ্ট অভিনেত্ৰী হীৰা নেওগক আৰু 2024 বৰ্ষৰ জননেতা ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হয় সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মক। এই বঁটা গ্ৰহণ কৰাৰ পাছতেই যিসকল আচলতে বঁটাপ্ৰাপক শিল্পী তেওঁলোক উৎফুল্লিত হৈ পৰে আৰু এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে ঘোষণা কৰা গোলাঘাটৰ 1গৰাকীকৈ বিশিষ্ট শিল্পীক শিল্পী পেঞ্চন প্ৰদান কৰা হয়।
ধন্যবাদ হিৰণ্য। শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহতো আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। অসম সংগীত পৰিৱেশনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ প্ৰশান্ত প্ৰতিম শৰ্মাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৃতিত্বৰ বিষয়ত আলোকপাত কৰে। শিল্পী দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰা জ্যোতি সংগীত প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলাৰ তেজপুৰৰ কমলানগৰৰ শিল্পীগৰাকীৰ সমাধিস্থলী আৰু ৰূপকুঁৱৰৰ পৈতৃক গৃহ জ্যোতি ভাৰতীত আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টিসংঘৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে জ্যোতি সংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জিলাখনৰ কমাৰগাঁও ৰূপালী যুৱ সংঘৰ উদ্যোগত আজি শিল্পী দিৱস উপলক্ষে জিলাভিত্তিক জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। একেদৰে সদৌ অসম ছাত্ৰ সন্থাই হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কালিৰে পৰা দুদিনীয়াকৈ হোজাইত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন কৰে। গুৱাহাটীৰ কাহিলিপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চেণ্ট্ৰেল ব্যুৰ অব কমিউনিকেশ্যন গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গোপালনগৰৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। তেজপুৰ, মৰিগাঁও, গোৱালপাৰা, বৰপেটা, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্ততো আজি শিল্পী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই আজি উপাচাৰ্যৰ সভাগৃহত এখন সংবাদমেলৰ আয়োজন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপত্যৰ ৰূপ নিদৰ্শনৰ সৈতে শিল্পীগৰাকী ওতঃপ্ৰোতভাৱে জড়িত থকাৰ কথা উল্লেখ কৰি উপাচাৰ্যগৰাকীয়ে কয় যে ৰূপকুঁৱৰৰ আপুৰুগীয়া সম্পদসমূহৰ মূল তথ্যপাতিসমূহ বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সম্পদসমূহক ডিজিটেল মঞ্চত সংৰক্ষণ কৰি ৰূপকুঁৱৰৰ যুগমীয়া কৃতিক অধ্যয়ন আৰু গৱেষণাৰ বাবে দেশ বিদেশৰ লোকে তথ্য লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে ইচ্ছা প্ৰকাশ কৰাৰ কথাও ডঃ মহন্তই জানিবলৈ দিয়ে। তেওঁ কয় যে যুগদ্ৰষ্টা শিল্পীগৰাকীৰ প্ৰতি এয়া হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰণিপাত। বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ ভাৰতী ভৰালীৰ তত্বাৱধানত গৱেষণাৰ সময়ত লাভ কৰা মূল সম্পদসমূহৰ সংৰক্ষণত ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ এগৰাকী ব্যক্তিৰ লগতে তেওঁৰ পাঁচোগৰাকী কন্যাই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
মৰিগাঁও জিলাৰ জাগিৰোডৰ জুনবিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত গোভা দেউৰাজৰ পৰম্পৰাগত জুনবিল মেলাৰ আজি দ্বিতীয় দিনা বিনিময় প্ৰথা সম্পন্ন হয়। পাহাৰৰ পৰা নামি অহা মামা মামীসকলে ভৈয়ামৰ লোকৰ সৈতে সামগ্ৰীৰ আদান প্ৰদান কৰে। বিনিময় প্ৰথাত অংশ লবলৈ জুনবিলৰ পাৰত পাহাৰ আৰু ভৈয়ামৰ সহস্ৰাধিক লোকৰ সমাগম হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিনিময় প্ৰথাৰ শুভাৰম্ভ কৰে। কাহিলিপৰাৰ পৰা আয়োজিত বিনিময় প্ৰথাত সামগ্ৰীৰ আদান প্ৰদান কৰা হয়। জুনবিল মেলাৰ দ্বিতীয় দিনা সমূহীয়া মাছ ধৰা পৰ্বৰ লগতে কুকুৰা যুঁজ অনুষ্ঠিত হয়। জুনবিল মেলাৰ সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি আয়োজিত হোৱা কুকুৰা যুঁজ প্ৰতিযোগিতা শতাধিক লোকে উপভোগ কৰে। ৰাজ্যৰ 14খন জিলাৰ 15,663খন বিদ্যালয়ত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছে। দ্বিতীয় পৰ্যায়ত 14,14,932গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে। গুণোৎসৱৰ আজি স্বমূল্যায়ন অনুষ্ঠিত হয়। 20 জানুৱাৰীত মন্ত্ৰী, সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী বিষয়া, কাৰ্যবাহী সদস্যৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণী বিষয়াৰ দ্বাৰা বহিমূল্যায়ন কৰা হ'ব। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বিআংলঙত অনুষ্ঠিত হ'ব। ইপিনে এইবাৰৰ গুণোৎসৱত শিক্ষাৰ্থী ইউনিফৰ্মৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণুজ পেগুৱাই জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰীয়ে কয় যে গুণোৎসৱত ইউনিফৰ্মৰ মূল্যাংকন কৰা হ'ব। শিক্ষকৰ বদলীকৰণ সন্দৰ্ভতো তেওঁ মন্তব্য কৰে। তেওঁ কয় যে দ্বিতীয় পৰ্যায়ৰ শিক্ষকৰ বদলীকৰণ গ্ৰীষ্মবন্ধৰ পূৰ্বে কৰা হ'ব। ইয়াৰ বাবে দুই এদিনৰ ভিতৰত পৰ্টেল মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰথম পৰ্যায়ত পৰ্টেলৰ জৰিয়তে আবেদন কৰা 36,000 শিক্ষকৰ বদলি ইতিমধ্যে সম্পন্ন হৈছে। গুৱাহাটীত অহা 25 আৰু 26 ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ অংশ হিচাপে বিকশিত অসম, বিকশিত ভাৰত শীৰ্ষক এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত আজি জনতা ভৱনত এই প্ৰদৰ্শনীৰ উপসমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰদৰ্শনীৰ প্ৰস্তুতি পৰ্বৰ সৈতে জড়িত বিভিন্ন দিশসমূহ বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিবকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল অংশগ্ৰহণ কৰে। নগাঁৱৰ 10ম উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ নৱনিৰ্মিত মুকলি মঞ্চৰ শুভাৰম্ভণি উপলক্ষে আজি বিদ্যালয়ৰ চৌহদত এখন মুকলি সভা অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ধৰ্মকান্ত মহন্ত সোঁৱৰণী মুকলি মঞ্চৰ উদ্বোধন কৰে। ডঃ মহন্তই সভাত ভাষণ প্ৰসংগত সমাজৰ বিৱৰ্তনত প্ৰভাৱ পেলোৱা বিভিন্ন কাৰকসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে আধুনিক প্ৰযুক্তিসমূহৰ কথা উল্লেখ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ নেতিবাচক দিশতো আলোকপাত কৰে। তামোলপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজিৰে পৰা জিলা আয়ুক্ত কাৰ্যালয়ত ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন দুৰ্যোগৰ পৰা জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত সজাগতা আৰু প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে মুকলি কৰা এই কাৰ্যসূচীত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়া নৱ ডেকা ধনজিৎ গগৈ আৰু অনন্ত সুমাতাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কাইলৈ হ'বলগীয়া কাৰ্যসূচীত দুৰ্যোগ সম্পৰ্কীয় আখৰা কৰা হ'ব। সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলাত আজিৰে পৰা বিশেষ টীকাকৰণ অভিযান অনুষ্ঠিত হৈছে। জিলাখনত টীকাকৰণৰ পৰা বাদ পৰি ৰোৱা 218 শিশুক এই বিশেষ টীকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। জিলাখনৰ 44 উপ স্বাস্থ্য কেন্দ্ৰ আৰু 37 টীকাকৰণ কেন্দ্ৰৰ লগতে চৰ অঞ্চলৰ বাবে নৌকা স্বাস্থ্যসেৱা সাজু কৰি তোলা হৈছে। আজিৰ পৰা 25 জানুৱাৰীলৈ এই টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। শ্ৰীভূমি জিলাৰ নীলাম বজাৰ মহাবিদ্যালয়ৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন 5 জন লোক গুৰুতৰভাৱে আহত হৈছে। এখন অটো আৰু বাছৰ মাজত সংঘৰ্ষ হোৱাত কমালুদ্দিন নামৰ লোকজন নিহত হয়। আহতসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। বাতৰি পৰৱৰ্তী অংশ শুনোৱা হওক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ধন্যবাদ পৱন। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে BTR আৰু BTRৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ শৈক্ষিক দিশৰ বিষয়ে আলোচনা কৰে। বড়ো মাধ্যমৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা আৰু হাইস্কুলসমূহক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, বড়ো মাধ্যমৰ শিক্ষক নিযুক্তি আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি চৌহদ স্থাপন কৰা বিষয়কেইটাও বৈঠকত প্ৰাধান্য লাভ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে দুয়োটা সংগঠনৰ প্ৰতিনিধিৰ সৈতে চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ আৰ্হিত BTRত নতুন বড়ো মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ বিষয়টো আলোচনা কৰে। গোলাঘাট জিলাৰ মেৰাপানীৰ ফৰেষ্ট ব্লকত আজি আৰক্ষী আৰু CRPFএ অভিযান চলাই এজন লোকৰ বাসগৃহৰ পৰা প্ৰায় 16,000 নিচাযুক্ত টেবলেট জব্দ কৰে। জব্দকৃত নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য 5,00,000 টকাৰো অধিক হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। নিচাযুক্ত সামগ্ৰীখিনি লুকুৱাই ৰখা ছামাদ আলী নামৰ ব্যৱসায়ীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰেলৱেৰ বিৰুদ্ধে অহা 23 জানুৱাৰীৰ পৰা গুৱাহাটীত হ'বলগীয়া ৰঞ্জী ট্ৰফী ঘৰুৱা ক্ৰিকেটৰ 4-দিনীয়া খেলখনৰ বাবে অসম দলটো আজি ঘোষণা কৰা হয়। ঘোষিত দলটোৰ নেতৃত্বৰ দায়িত্ব ডেনিছ দাসক অৰ্পণ কৰা হৈছে। 15-জনীয়া দলটোৰ উপ অধিনায়ক হৈছে মুখতাৰ হুছেইন। অসম ক্ৰিকেট সন্থাই ঘোষণা কৰা দলটোত মৃন্ময় দত্ত, ৰাহুল সিং, দীপজ্যোতি শইকীয়া, স্বৰূপম পুৰকাষ্ঠ, পাৰ্ভেজ মুছাৰফ, সুমিত ঘাডিগাওকাৰ, ঋষভ দাস, অনুৰাগ তালুকদাৰ, ৰোহিত সিং, শিৱশংকৰ ৰয়, আকাশ সেনগুপ্ত, প্ৰদ্যুম্ন শইকীয়া আৰু কুণাল শৰ্মাই স্থান লাভ কৰিছে। ইণ্ডিয়ান ছুপাৰ লীগৰ কাইলৈ কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড FC কেৰালা ব্লাষ্টাৰ্ছৰ মুখামুখি হ'ব। শেহতীয়া 3খন খেলত ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে কাইলৈৰ মেচখন গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। 24 পইণ্টেৰে তালিকাৰ 5ম স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰ বাবে গুৱাহাটীত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে ড্ৰ খেলিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতিদিনে পুৱা 7:55 আৰু সন্ধিয়া 6 বজাত প্ৰচাৰ কৰি অহা বাতৰিত উজনিৰ বাতৰি বুলি নামকৰণ কৰাৰ বাবে কিছুসংখ্যক শ্ৰোতাই আপত্তি দৰ্শোৱা বাতৰি বিভাগৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত বাতৰি বিভাগে স্পষ্ট কৰিব বিচাৰে যে ৰাজ্যখনক উজনি আৰু নামনি নামেৰে বিভাজন কৰাৰ কোনো উদ্দেশ্য বাতৰি বিভাগৰ নাই। আকাশবাণীৰ সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মে পূৰ্বে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰি বুলেটিন বৰ্তমান গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হৈছে। সেয়েহে এই বাতৰিক উজনিৰ বাতৰিৰূপে নামকৰণ কৰা হৈছিল। তৎসত্বেও শ্ৰোতাসকলৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাই এতিয়াৰে পৰা এই দুয়োখন বাতৰি বুলেটিনক উজনি অসমৰ বাতৰিৰূপে নামকৰণ কৰা হৈছে। এই বাতৰি বুলেটিনকো অসমৰ সকলো শ্ৰোতাই আদৰি ল'ব বুলি আশা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। বিজেপিৰ অসম প্ৰদেশৰ সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়াৰ দায়িত্বভাৰ গ্ৰহণ। গণৰাজ্য দিৱস উপলক্ষে প্ৰতিটো প্ৰান্ততে স্বচ্ছতা অভিযান আৰম্ভ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। ৰাজ্যজুৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ। গোলাঘাটত আয়োজিত শিল্পী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত সংগীত শিল্পী ডঃ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক শিল্পী বঁটা প্ৰদান। জুনবিল মেলাৰ দ্বিতীয় দিনা বিনিময় প্ৰথা সম্পন্ন। আৰু ৰেলৱেৰ বিৰুদ্ধে খেলিবলগীয়া ৰঞ্জী ট্ৰফীৰ 4-দিনীয়া মেচখনৰ বাবে ডেনিছ দাসৰ নেতৃত্বত অসম দল ঘোষণা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।